নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে চাৰিজন সাক্ষীক তলব কৰিছে। আদালতে গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক কাইলৈ আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ফাষ্ট ট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। ইয়াৰ ভিত্তিত আদালতে কাইলৈৰ পৰা প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আজিৰে পৰা 15 জুলাইলৈ পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযান অনুষ্ঠিত হৈছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত আজি বুথ, মণ্ডল আৰু জিলা পৰ্যায়ৰ নেতৃত্বৰ বাবে দলীয় নেতাকৰ্মীসকলক প্ৰশিক্ষণ দিয়া হয়। তদুপৰি সামাজিক মাধ্যম, কৃত্ৰিম বুদ্ধিমত্তা, নমো এপ, সৰল এপ, বুথ ব্যৱস্থাপনা, চৰকাৰী আঁচনি ৰূপায়ণ আদিকে ধৰি বিভিন্ন বিষয়ত প্ৰশিক্ষণ দিয়া হয়। এই প্ৰশিক্ষণ কাৰ্যসূচী সন্দৰ্ভত বিধায়ক দীপ্ৰ ৰঞ্জন শৰ্মাই সাংবাদিকৰ আগত এইদৰে কয়।
ভাৰতীয় জনতা পাৰ্টীক আমি সদায় কওঁ বিজেপি যে পাৰ্টি উইথ এ ডিফাৰেঞ্চ, আৰু ইয়াক এই যিবোৰ কাৰ্যক্ৰমে পৃথক কৰিছে তাৰ ভিতৰত এটা প্ৰশিক্ষণ। এই প্ৰশিক্ষণ আমাৰ ব্যাপক পৰ্যায়ত সৰ্বভাৰতীয় স্তৰত ইতিমধ্যে হৈ আছে। ইলেকশ্যন ষ্টেট আছিলে ভাৰতবৰ্ষৰ ভিতৰত, আমাৰ অসম, বেংগল, পণ্ডিচেৰী, তামিলনাডু, কেৰালা এইকেইখন ৰাজ্যত দেৰিকৈ আৰম্ভ হৈছিল। আজি আমাৰ অসমত আমাৰ প্ৰশিক্ষণৰ প্ৰথমটো অৰ্থাৎ ট্ৰেইনিং অফ দ্য টিচাৰ্ছ, যিসকলে প্ৰশিক্ষণ দিবলৈ যাব, আমাৰ 433টা মণ্ডল আছে, 39খন সাংগঠনিক জিলা আছে। আমাৰ প্ৰথমতে 433টা মণ্ডলত আমাৰ এই প্ৰশিক্ষণ হ'ব 7টা বিষয়ৰ ওপৰত। পৰৱৰ্তী পৰ্যায়ত আমাৰ 39খন সাংগঠনিক জিলা আছে, তাত প্ৰশিক্ষণ হ'ব। তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ষ্টেট লেভেলত এটা ৰাজ্যিক ৱৰ্কশ্বপ হ'ব, MLA MP সকলো তাত অংশগ্ৰহণ কৰিব। আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ যি 31,000কৈ ওপৰ আমাৰ বুথ আছে, এই বুথ লেভেলত আমাৰ প্ৰশিক্ষণ হ'ব।
অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সঞ্চালনত আয়োজিত বৈঠকত নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনত কংগ্ৰেছ দলে কেনেধৰণে অগ্ৰসৰ হ'ব এই বিষয়ত আলোচনা কৰা হয়। বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীগগৈয়ে কয় যে কংগ্ৰেছ দল নতুন পৰিকল্পনাৰে ৰাইজৰ মাজলৈ গৈছে আৰু ৰাইজে বিচৰা ধৰণে দলটোক গঢ় দিবলৈ বিচৰা হৈছে। শেহতীয়া বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দল শোচনীয়ভাৱে পৰাজয়ৰ পাছত ৰাজ্যৰ 126টা সমষ্টিলৈ পৰ্যবেক্ষক প্ৰেৰণ কৰি প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে আৰু সেই সন্দৰ্ভত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা চলি আছে বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰ্বোচ্চ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে আজি বজালীৰ ওদালগুৰি গাঁও পঞ্চায়তৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ বিভিন্ন সমস্যাৰ বুজ লয়। ওদালগুৰি গাঁও পঞ্চায়তৰ উদ্যোগত পুথিমাৰী বিহুতলীত আয়োজিত এই অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষগৰাকীক কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানে বিশেষভাৱে সম্বৰ্ধনা জনায়। শ্ৰীদাসে প্ৰতিটো ৱাৰ্ডৰ ৰাইজৰ সৈতে তেওঁলোকৰ সমস্যা সন্দৰ্ভত কথা পাতে আৰু সেয়া সমাধানৰ বাবে যাৱতীয় ব্যৱস্থা লোৱা হ'ব বুলি আশ্বাস দিয়ে। পশ্চিম কাৰ্বি আংলং জিলাৰ তৰাডুবিত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত তিৱা ভাষা শিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। তিৱা সাহিত্য সভা, সাংস্কৃতিক সমাজ, সদৌ তিৱা মহিলা সন্থা আৰু ৰংখাং মাণ্ডলিক তিৱা উন্নয়ন সমিতিৰ সহযোগত পৰিচালনা কৰা এই কাৰ্যসূচীত তৰাডুবি অঞ্চলৰ শতাধিক নৱপ্ৰজন্মৰ যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য তথা তিৱা জনগোষ্ঠীৰ ধ্বজাবাহক ডি উফিং মাছলাই এই কাৰ্যসূচীত তিৱা ভাষাক সাৱলীল আৰু শ্ৰুতিমধুৰ ভাষাৰ শব্দৰে এই ভাষা শিকাৰ বাবে নতুন সমল যোগান ধৰে। কাৰ্যসূচীত তিৱা সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ সভাপতি হৰ সিং খলাৰ আৰু প্ৰাক্তন সভাপতি লাল সিং মাদাৰ বিশেষ আমন্ত্ৰিত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে। ধুবুৰী জিলাৰ গৌৰীপুৰত আজি নকল সোণসহ 3জন লোকক আটক কৰা হয়। আৰক্ষীয়ে খুদিমাৰী অঞ্চলত অভিযান চলাই প্ৰায় 2 কিলোগ্ৰাম ওজনৰ নকল সোণখিনি জব্দ কৰে। ধৃত লখিমপুৰৰ বঙালমৰাৰ মহিৰুদ্দিন, খুদিমাৰীৰ জহিৰুল ইছলাম আৰু ফুলকাটাৰীৰ ফয়জল হকক অধিক তথ্যৰ বাবে জেৰা কৰি থকা হৈছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ 137 সংখ্যক জয়ন্তী উপলক্ষে প্ৰাথমিক শিক্ষা বিভাগ বজালীৰ উদ্যোগত আৰু মইনামতী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি এখনি মুকলি দৰ্শক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। শিক্ষাৰ্থীসকলৰ মাজত গোপীনাথ বৰদলৈৰ ত্যাগ আৰু দেশপ্ৰেমৰ বিষয়ে অৱগত কৰাৰ উদ্দেশ্যে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।